শ্রী মীর আলফাজ আলী। সংক্ষিপ্ত বৃত্তান্ত। তেওঁ 21 এপ্ৰিল 1959 তাৰিখে অসমৰ ওদালগুৰি জিলাৰ একৰাবাৰী গাঁৱত পূৰ্বৰ দৰং জিলা জন্মগ্ৰহণ কৰে। ন্যায়াধীশ মীৰ আলফাজ আলীয়ে খাৰুপেটীয়া উচ্চ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু 1978 চনত মঙলদৈ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ে স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ 16 আগষ্ট 1985 তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু তাৰ পিছত 1989 চনৰ মে' মাহলৈকে মঙলদৈ জিলা আদালতত ওকালতি কৰে। 30 জুন 1989 তাৰিখে অসম ন্যায়িক সেৱাত যোগদান কৰে। তেওঁক 2007 চনৰ অক্টোবৰ মাহত অসম ন্যায়িক সেৱাৰ গ্ৰেড 1লৈ পদোন্নীত কৰা হয়। তেওঁ ধেমাজি, ডিব্ৰুগড়, নলবাৰী আৰু কামৰূপ মেট্ৰ'ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে আৰু MACTৰ সদস্য আৰু ৰাজ্যিক পৰিবহণ আপীল ন্যায়াধীকৰণ গুৱাহাটীৰ প্ৰিচাইডিং বিষয়া, অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ সদস্য সচিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা নিৰীক্ষণ সমিতিৰ সচিব, ন্যায়িক একাডেমী অসমৰ সঞ্চালক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক ন্যায়িক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক তদাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰে। শ্ৰী আলীক 19 মে' 2017 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয় আৰু 25 এপ্ৰিল 2019 তাৰিখে তেওঁক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।